মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এটি নতুন পাঠ আগবঢ়াইছোঁ। পাঠটো আনন্দৰাম ঢেকিয়াল ফুকনৰ সোণতকৈ শ্ৰম ভাল। পাঠটোৰ নামটোতে তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা যে কৰ্ম সংস্কৃতিটোৰ কথাই আচলতে তেখেতে ক'ব খুজিছে, যে সোণৰ যিমান দাম তাতকৈ শ্ৰমৰ দাম বেছি, শ্ৰম বহুগুণে ভাল। যেতিয়া দক্ষিণ আমেৰিকা দেশলৈ সোণ পাবৰ আশাই অনেক মানুহ গৈছিল, তেতিয়া পিজাৰো নামেৰে এটা স্পানিয়া দেশৰ মানুহেও আনৰ নিচিনাকৈ কপালৰ মাহাত্ম্য বুজি বৰ্মন কৰিলে। বাক্যটো কেনেকৈ আৰম্ভ হৈছে তোমালোকে মন কৰিবা। আমি যিহেতু আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যশৈলী বিচাৰ কৰিব লাগিব, গতিকে তোমালোকে চাবা যে কেনেকৈ আৰম্ভ হৈছে। যেতিয়া দক্ষিণ আমেৰিকা দেশলৈ সোণ পাবৰ আশাই, মানে আমি কেনেকৈ ক'লোহেঁতেন, সোণ পোৱাৰ উদ্দেশ্যেৰে বা সোণ লাভ কৰাৰ উদ্দেশ্যেৰে বা সোণ পোৱাৰ মনেৰে, ইয়াত লিখিছে সোণ পাবৰ আশাই, আ তালব্যসত আকাৰ অন্তস্ত ইয় দিছে। অনেক মানুহ গৈছিল, গৈছিলটো প্ৰথম স্বৰ দিছে। তেতিয়া পিজাৰো নামেৰে এটা স্পানিয়া দেশৰ মানুহেও আনৰ নিচিনাকৈ কপালৰ মাহাত্ম্য বুজিবৰ মন কৰিলে, মানে ভাগ্যত আছেনে নাই এই কথাটো জানিবলৈ ইচ্ছা কৰিলে। এই কি বুলি দিছে কথাটো, কপালৰ মাহাত্ম্য বুজিবৰ মন কৰিলে। কিন্তু তাৰ এটা ডাঙৰ ভায়েকক বৰ মৰম কৰিছিল দেখি সি তাৰ তালৈ গৈ তাৰ অভিলাষ জনাই লগত যাবলৈ প্ৰাৰ্থনা কৰি ক'লে। আৰু মৰমৰ ভায়েক এজন আছিল, ডাঙৰ ভায়েক এজন, তেওঁকো নিজৰ মনৰ কথা অভিলাষ জনালে আৰু লগত যাবলৈ বগীয়া জয় দিছে। যাবলৈ প্ৰাৰ্থনা কৰি ক'লে বোলে, আমি যিখিনি সোণ পাওঁ তাৰ আঠখিনি তুমি নিবা, বোলে দুয়ো যাওঁ ব'লা, আৰু মই যদি সোণ পাওঁ তেতিয়াহ'লে আধাখিনি তোমাৰ হ'ব। এইবুলি ডাঙৰ ভায়েককো লগত লৈ যাবলৈ ওলালে। পিজাৰোৰ ককায়েকজনৰ নাম আছিলে এলঞ্জো। এলঞ্জোৰ বৰ সন্তোষী স্বভাৱ আছিল, সন্তোষী স্বভাৱ মানুহৰ থাকে জানো, তেতিয়া তেনেকেই লিখিছিল যে বৰ সন্তোষী স্বভাৱ আছিল, তেওঁ লগতে মানে সন্তুষ্ট হৈছিল, আছিলটো লিখোঁতে প্ৰথম স্ব ব্যৱহাৰ কৰিছে, আৰু বৰ বিবেচক আছিল আৰু খুব চিন্তাশীল, বিবেচনা শক্তি তেখেতৰ বেছি আছিল, গতিকে ভাবি চিন্তি তেওঁ এই অভিলাষ ভাল নাপায় নানা বিপদৰ কথা আৰু সোণ পোৱা নোপোৱা অনিশ্চয়তাৰ কথা কৈ ভায়েকক নেযাবলৈ পৰামৰ্শ দিলে। গতিকে তেওঁ যিহেতু বিবেচক ব্যক্তি আছিল, গতিকে তেওঁ মনৰ কথা গম পালে, গম পাই ক'লে যে তালৈ গৈ নানা বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু সোণ পোৱা নোপোৱাটো অনিশ্চয়তাৰ কথা, গতিকে নোযোৱাই ভাল হ'ব বুলি তেওঁ পৰামৰ্শ দিলে। কিন্তু তেওঁৰ পৰামৰ্শ পিজাৰোৱে নুশুনা দেখি তেওঁ তাৰ লগত যাবলৈ মান্তি হ'ল। কিন্তু তেওঁ পৰামৰ্শ নুশুনিলে পিজাৰো যাবই, গতিকে অৱশেষত মান্তি হ'ল। কিন্তু এই কথা ক'লে বোলে, মোক সোণৰ ভাগো নালাগে আৰু আন একোকে নালাগে, অকল মোৰ বয় বস্তুখিনি তোমাৰ জাহাজত নিবলৈ দিবা। তেতিয়া ক'লে, ঠিক আছে মই যাম বাৰু, সোণৰ ভাগ হ'লে মোক নালাগে, কাৰণ তাত গৈ সোণ পাম নেপাম সেইটো একেবাৰে অনিশ্চয়তাৰ কথা, আৰু দুখ কষ্টটো আছেই, মুঠতে মোৰ বয় বস্তুকেইটা তোমাৰ জাহাজত তুলি দিয়া। পিছে পিজাৰোৱে তাৰ যি আছিল সকলোকে বেছি এখন জাহাজ কিনি আৰু আন দুই কেতবোৰ সোণ পাবলৈ আশা কৰা মানুহে সৈতে যাত্ৰা কৰিলে। পিজাৰোৱে কি কৰিলে, তাৰ যিবোৰ বস্তু আছিল সেইবোৰ বিক্ৰী কৰি এখন জাহাজ কিনিলে আৰু আন দুজনমানক তেনেকুৱা সোণ পাবলৈ মন কৰা মানুহ লগত লৈ ল'লে। কিন্তু এলঞ্জোৱে হ'লে অকলে নাঙল, কোৰ, কুঠাৰ, ধানৰ বিধান আৰু নানাবিধৰ শাকৰ গুটি ইত্যাদি খেতিৰ সামগ্ৰীত বাজে আন একো কেনে ল'লে। দুয়োজনৰ বস্তুবোৰ তোমালোকে মন কৰা, নিজৰ যি যি আছিলে সকলো বিক্ৰী কৰি এখন জাহাজ কিনি পেলাই তাত মানুহ লৈ পিজাৰোৱে যাবলৈ আৰম্ভ কৰিলে। আৰু ককাকজনে এলঞ্জোৱে কি কৰিলে, নাঙল, কোৰ, কুঠাৰ, ধানৰ বীজ বা নানাবিধ শাকটো দন্ত্য খ দিছে, শাকৰ গুটি ইত্যাদি খেতিৰ সামগ্ৰী বাদে আন একো কেনে ল'লে। পিজাৰুৱে এই বস্তুবোৰ প্ৰবাসলৈ নিব নলগা বুলি পেটে ককায়েকৰ কথাত হাঁহি তেওঁৰ মুখে একো নুবুলিলে। পিজাৰুৱে মনে মনে ভাবিলে বিদেশলৈ গ'লেনো এইবোৰ প্ৰবাসলৈ গ'লেনো এইবোৰ বস্তু লৈ যায়নে এইবুলি তাৰ মনে মনে খুব হাঁহি উঠিল, কিন্তু একো নক'লে। বৰ সুন্দৰ বতাহ পাই সিহঁত কিছুদিন গৈ সোণ পোৱা ঠাইৰ ওচৰত এঠাইত জাহাজ লগালেগৈ। তাৰ পৰা সি সোণ পাবলৈ আশা কৰিছিল, তাকে খান্দিবলৈ আৰু আওতিবলৈ নানাবিধ অস্ত্ৰ শস্ত্ৰ ল'লে। য'ত সোণ পাম বুলি ভাবিছিলে তাত কি কৰিলে, অস্ত্ৰ শস্ত্ৰ লৈ সেইবোৰ খান্দিবলৈ কিছুমান মানুহ যোগাৰ কৰিলে, কুলি মানুহ যোগাৰ কৰিলে। কিন্তু এলঞ্জুৱে কেইটামান মেৰ চাগ, চাৰিটা বলধ আৰু তাহাঁতক বাটত খোৱাবলৈ দ্ৰব্যহে কিনি ল'লে। তেওঁলোকে সোণ য'ত আছে সোণ খান্দিবৰ কাৰণে অস্ত্ৰ শস্ত্ৰ ল'লে, কিছুমান পুলি ল'লে, আৰু এলঞ্জুৱে কি কৰিলে, কেইটামান ছাগলী, কেইটামান বলধ আৰু সিহঁতক বাটত খোৱাবলৈ কিছুমান দ্ৰব্য ল'লে। ইয়াত দুটা কথা দেখুৱাইছে, এটা হৈছে সহজতে ধন পোৱাৰ আশা আৰু এটা হৈছে কষ্ট কৰি ধন পোৱাৰ আশা। এইবোৰ লৈ জাহাজ মেলি সিবিলাকে নিৰ্বিঘ্নে আমেৰিকা দেশ পালেগৈ। তাতে এলঞ্জুৱে ভায়েকক ক'লে বোলে, মইতো অন্তস্থৰীয় দিছে, তোমাৰ উপকাৰ কৰিবলৈহে লগ লৈ আহিছোঁ। তেতিয়া ক'লে যে, মই তোমাক উপকাৰ কৰিবৰ কাৰণেহে লগত আহিছোঁ। এতেকে মই তীৰৰ কুখৰত গৰু মানুহ লৈ থাকোঁ, গতিকে মই সাগৰ পাৰতে মই গৰু মানুহ এইবোৰ লৈ থাকোঁ, তুমি সোণ বিচৰাগৈ যোৱা, আৰু তোমাৰ যিমান আশা তিমান পালে আকৌ তুমিয়ে সৈতে স্পানিয়ালৈ যাম, আৰু তোমাৰ যিমান মন যায় সিমান লোৱাৰ পিছত পুনৰ ঘূৰি যাম এইবুলি ক'লে। পিজাৰু এই কথাত সোণ বিচাৰিবলৈ ওলাল, কিন্তু ভায়েকৰ কথাত ঘৃণা কৰি তাৰ লগৰীয়াবোৰক ক'লে বোলে, মই ভাবিছিলোঁ যে মোৰ ককাই জানো অন্ত। তেওঁ পিজাৰুৰ কথাটো বৰ ভাল নাপালে। তেওঁ ক'লে, লগৰবোৰক কৈছে, মই ভাবিছিলোঁ মোৰ ককাইদেউ বহুত কথা জানে, গতিকে তেওঁকহে লগত আনিছিল। স্পানিয়া দেশতো সকলে তেনেহেন ভাবিছিল, স্পানিয়া দেশতো তেওঁলোকে ভাবিছিল যে ককাকে বহুত কথা জানে, চিন্তাশীল। কিন্তু এতিয়া দেখোঁ তাৰ বিপৰীত হ'ল। ইয়াত আহি তেওঁ বলদ গৰুৰে ৰং কৰিব খুজিছে। তেওঁ যেন আপোনাৰ ঘৰতহে থাকি আন একো নকৰাকৈ খেতি কৰিব, কিন্তু আমি আমাৰ সময়ৰে কি কৰিব লাগে জানো, এতেকে ল'ৰাহঁত বোলা, আমাৰ যদি সুকপাল হয় তেন্তে জীয়াই থকা দিনকেইটা ধনমন্ত হৈ খাব পাৰিম। এইবুলি ককায়েকৰ মানে চিন্তাশীল ব্যক্তি বুলি ভবা কথাটো ভুল বুলি, ভুল ধাৰণা বুলি ভাবিলে, আৰু লগৰীয়াবিলাকক কৈ ককায়েকক তাতে এৰি তেওঁলোকে কুলিৰ লগত সোণ খান্দিবলৈ বুলি আগবাঢ়ি গ'ল। আজি ইমানতে এৰিছোঁ, তাৰপিছতো অডিঅ' মই দি আছোঁ। ধন্যবাদ।